চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰোঁ যে আপুনি আমাৰ এই ভক্তিপোষণ অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান আপোনালোকৰ বাবে। আপোনালোকৰ মৰম চেনেহ শুভেচ্ছাই আমাৰ সমল। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰ আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? আপুনি আপোনাৰ মতামত জনাই আমালৈ কেতিয়াবা চিঠি লিখিছেনে? আপোনাৰ পৰা মাজে মাজে চিঠি পত্ৰ পাই থাকিলে আমি নথৈ আনন্দিত হ'ম। আমাৰ ঠিকনাটো আপোনাৰ নিশ্চয় মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ, অনুগ্ৰহ কৰি লিখি লওকচোন। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। চিঠি পত্ৰ লিখোঁতে নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ নাপাহৰে যেন, তেতিয়াহে আমি আপোনাৰ চিঠিৰ উত্তৰ দিব পাৰিম, নহয় জানো? আহক আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ সুযোগ দিছা। প্ৰভু, আমি দুৰ্বল মানুহ মাত্ৰ, আমাৰ সীমিত জ্ঞানেৰে তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব আমি বুজি পাব নোৱাৰোঁ। প্ৰভু, তুমিয়েই আমাক শিকোৱা, তুমিয়েই আমাক বুজাই দিয়া, তুমিয়েই আমাক কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা। তেওঁলোক প্ৰতিজনৰ বাবেই তুমি চিন্তা কৰা, তেওঁলোক প্ৰতিজনকেই যে তুমি ভাল পোৱা, তেওঁলোকৰ প্ৰতিজনৰ জীৱন যে তুমি সফল কৰি তুলিব খোজা, সেই কথা তেওঁলোকক উপলব্ধি কৰিবলৈ দিয়া। এই ভক্তিবচন অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক তুমি বিশেষভাৱে সহায় কৰা, যাতে তেওঁলোকে নিজৰ নিজৰ কাম সুকলমে কৰি যাব পাৰে। এই অনুষ্ঠানৰ জৰিয়তে তোমাৰ প্ৰেমৰ সৌৰভ চাৰিওফালে বিয়পাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত নিজৰ অমূল্য তেজ বোৱাই মৃত্যুবৰণ কৰি তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা মহান প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ, আমেন। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছো আপোনাৰ মনত আছেনে? যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 1 অধ্যায়ৰ 12 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 1 অধ্যায়ৰ 13 পদৰ পৰা আমাৰ আলোচনা আগবঢ়াম। আমি যোৱা অনুষ্ঠানত বিশেষভাৱে কি আলোচনা কৰিছিলো আপোনাৰ মনত আছেনে বাৰু? আমি বিশেষকৈ এটা কথা পাইছিলো, জখৰীয়া ভাৱবাদীয়ে একেটা ৰাতিতেই 10 দৰ্শন পাইছিল। তাৰে প্ৰথম দৰ্শনটোত তেওঁ দেখিছিল ৰঙা ৰঙৰ ঘোঁৰাত উঠি তলৰ উপত্যকা অঞ্চলত থিয় হৈ থকা এজন ব্যক্তি, তেওঁ প্ৰভু যীশুখ্ৰীষ্ট, মানৱৰূপে জন্ম লোৱাৰ আগৰ যীশুখ্ৰীষ্ট। আৰু তেওঁৰ পিছপিনে থিয় হৈ আছিল আন কিছুমান ঘোঁৰাত উঠা আৰোহী, তেওঁলোক যীশুখ্ৰীষ্টৰ আজ্ঞাবাহী স্বৰ্গদূত। এই পৃথিৱীখনৰ খবৰ তেওঁলোকে দি কৈছিল যে পৃথিৱীখন সুস্থিৰে আছে। জখৰীয়াই এই দৰ্শন দেখা সময়ত এই পৃথিৱীত যুদ্ধ বিগ্ৰহ ঘটি থকা নাছিল, পৃথিৱীত সাময়িকভাৱে শান্তিৰ বাতাবৰণ আছিল। এতিয়া আমি 13 পদৰ পৰা পঢ়ি যাম, জখৰীয়া 1 অধ্যায় 13 পদ পাঠ কৰি দিছো। তেতিয়া জিহুৱাই মোৰে সৈতে কথা হোৱা দুজনক উত্তম বাক্য, এনেকি শান্তনাদায়ক বাক্যেৰে উত্তৰ দিলে। উত্তম বাক্য, শান্তনাদায়ক বাক্য, এই কথা দুটা মন কৰিবলগীয়া, কাৰণ সেই সময়ৰ ইছৰাইলীয়া লোকসকলৰ বাবে এই দুটা খুব প্ৰয়োজনীয় কথা আছিল। ইছৰাইলৰ লোকসকল বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ জিৰচালেমলৈ উভতি আহিছিল মাত্ৰ, মন্দিৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছিল। তেওঁলোকক হগ্গই ভাৱবাদীয়ে কোৱা কথাবোৰত প্ৰধানকৈ ঈশ্বৰৰ দণ্ডৰ কথা আছিল, কিন্তু জখৰীয়া ভাৱবাদীয়ে তেওঁলোকক ঈশ্বৰে দিয়া সান্তনাৰ বাণীহে শুনাইছিল। 14 পদ, তাতে মোৰ লগত কথা হোৱা দুজনে মোক ক'লে, তুমি ঘোষণা কৰি কোৱা, বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই জিৰচালেম আৰু চিউনৰ অৰ্থে মহা অন্তৰ্জালাৰে জ্বলিছো। মই জিৰচালেম আৰু চিউনৰ নিমিত্তে মহা অন্তৰ্জালাৰে জ্বলিছো। ঈশ্বৰৰ অন্তৰ্জালা মানুহৰ অন্তৰ্জালাৰ নিচিনা নহয়। মানুহৰ অন্তৰ্জালা তথা হিংসা, ঈৰ্ষা আদিয়ে খং, ৰাগ, দণ্ড, হাই কাজিয়া আদিৰ কথা বুজায় আৰু এইবোৰৰ সূত্ৰপাত কৰে। কিন্তু মানুহে নিজৰ বস্তুক যেনেকৈ মৰম কৰে, নিজৰ অতি আপোনজনক যেনেকৈ সদায় কাষত ওচৰত পাব বিচাৰে, নিজৰ আপোনজনৰ পৰা আঁতৰি থাকিব লগা হ'লে অন্তৰত মানুহে যি দুখ, বেদনা, যন্ত্ৰণা পায়, তেনেকুৱা এটা ভাৱহে ইয়াত প্ৰকাশ পাইছে। ঈশ্বৰে কৈছে, মই জিৰচালেম আৰু চিউনৰ নিমিত্তে মহা অন্তৰ্জালাৰে জ্বলিছো। জিৰচালেম তেওঁৰ নগৰ, আৰু ইছৰাইলীয়া লোকসকল তেওঁ বিশেষভাৱে বাছি লোৱা লোক, গতিকে নিজে বাছি লোৱা লোকসমূহৰ প্ৰতি তেওঁৰ বিশেষ চিন্তা আছেই। এই কথাটো তেতিয়াও সত্য, আজিৰ দিনতো সত্য। 15 পদ, আৰু নিশ্চিন্তে থকা জাতিবিলাকৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছো, কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত সিহঁত অমংগলৰ অৰ্থে সাহায্য কৰোঁতা হ'ল। মই কেৱল অলপ অসন্তুষ্ট হোৱাত ঈশ্বৰে ইছৰাইলীয়া লোকসকলক শাস্তি দিছিল, কিন্তু সেই শাস্তি আছিল মাত্ৰ কিছুদিনৰ কাৰণে। কিন্তু আন আন জাতিবিলাকে বিচাৰিছিল ইছৰাইলীয়া লোকবিলাক একেবাৰে ধ্বংস হৈ যোৱাটো, সেইবাবে ঈশ্বৰে আন আন জাতিবোৰৰ প্ৰতি অসন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰিছে। আন আন জাতিবোৰে ইছৰাইলীয়া লোকৰ অমংগল চিন্তা কৰাটো ঈশ্বৰে ভাল পোৱা নাই। তেওঁলোক নিজে শান্তিত আছিল, কিন্তু ইছৰাইলীয় লোকবোৰৰ দুখ দুৰ্গতিৰ কথা চিন্তা কৰা নাছিল, সেইবাবে ঈশ্বৰে কৈছে, মই নিশ্চিন্তে থকা জাতিবিলাকৰ ওপৰত অসন্তুষ্ট হৈছো, কাৰণ মই ইছৰাইল জাতিৰ প্ৰতি অলপহে অসন্তুষ্ট হৈছো, কিন্তু তেওঁবিলাকে অনবৰতে তেওঁলোকৰ অমংগলহে চিন্তা কৰি আছে। ষোল্ল নম্বৰ পদ, এই হেতুকে যীহোৱাই এই কথা কৈছে, মই নানা দয়াৰে সৈতে জিৰচালেমলৈ ঘূৰিলোঁ। বাহিনীবিলাকৰ যীহোৱাই কৈছে, তাত মোৰ গৃহ সজা হ'ব, আৰু জিৰচালেমৰ ওপৰত এডাল পৰিমাণ জৰি বিস্তাৰ কৰা হ'ব। মই নানা দয়াৰে সৈতে জিৰচালেমলৈ ঘূৰিলোঁ। ঈশ্বৰে কিছুদিনৰ কাৰণে ইছৰাইলীয় লোকক শাস্তি দিলে, কিন্তু তেওঁ আকৌ দয়া দেখুৱাইছে। ঈশ্বৰ দয়া ধনেৰে ধনবান বুলি আমাক বাইবেলত কোৱা হৈছে। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান। তেওঁ বেছিদিন ক্ৰোধ নেদেখুৱায়। তাত মোৰ গৃহ সজা হ'ব, জিৰচালেমৰ মন্দিৰ আকৌ নিৰ্মিত হ'ব বুলি ঈশ্বৰে জনাই দিছে, আৰু জিৰচালেমৰ ওপৰত এডাল পৰিমাণ জৰি বিস্তাৰ কৰা হ'ব। বহুতো লোকে ক'ব খোজে যে পৰিমাণ জৰি মানে ইয়াত এই কথা বুজোৱা হৈছে যে জিৰচালেমত অনেক প্ৰকাণ্ড প্ৰকাণ্ড গৃহ নিৰ্মাণ কৰা হ'ব, আৰু এই নগৰখন বাঢ়ি বাঢ়ি গৈ এখন প্ৰকাণ্ড নগৰ হ'বগৈ। এই কথাটো অৱশ্যে হ'বই বুলি আমি অনুমান কৰিব পাৰোঁ, কিন্তু আমি শাস্ত্ৰত যেতিয়া কোনো লোকে হাতত পৰিমাণ দণ্ড বা পৰিমাণ জৰি লৈ জুখিব ধৰা কথা পাওঁ, তাৰ অৰ্থ আচলতে ঈশ্বৰে পোনে পোনে সেই ঠাইত হস্তক্ষেপ কৰাহে বুজায়। সেই ঠাইত ঈশ্বৰে হস্তক্ষেপ কৰিবলৈ সাজু হোৱা বুলিহে বুজা যায়। আৰু এই ক্ষেত্ৰত ইছৰাইলীয় লোকসকলে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ নিজৰ দেশলৈ উভতি আহিছিল মাত্ৰ, আৰু ঈশ্বৰে তেওঁৰ নিজৰ এই লোকসকলৰ প্ৰতি আকৌ দয়া দেখুৱাব ধৰিছিল। তেওঁলৈ মন পালন কৰা লোকসকলৰ প্ৰতি তেওঁ বিশেষ দয়া প্ৰদৰ্শন কৰিব ধৰিছিল। এই কথাটো আমি আগতেও উল্লেখ কৰি আহিছো যে বাইবেল পঢ়ি আমি এই কথাটো বুজি পাওঁ যে জিৰচালেমত শান্তি স্থাপন নোহোৱালৈকে পৃথিৱীত শান্তি স্থাপন নহয়। জগতৰ শান্তিৰ চাবিকাঠি আচলতে এইটো। আমি বৰ্তমানেও এনেকুৱা এটা কথাই বুজি পাই আছো। বৰ্তমান পৃথিৱীৰ যিটো অৱস্থা চলি আছে তাৰ পৰাও আমি এই কথাটো উপলব্ধি কৰিব পাৰোঁ। অৱশ্যে ইছৰাইলীয় লোকসকল আজিও পৃথিৱীৰ চাৰিওফালে সিঁচৰতি হৈয়েই আছে। এতিয়াও তেওঁলোকে নানা ধৰণে দুখ যন্ত্ৰণা তাৰণা আদি সহিয়েই আছে। তেওঁলোক এতিয়াও আচলতে ঈশ্বৰলৈ ঘূৰা নাই। এই পৃথিৱীৰ শান্তিৰ চাবিকাঠি আচলতে জিৰচালেম। আমি বিশ্ব ইতিহাস অধ্যয়ন কৰিলেই এই কথা সহজে বুজি পাব পাৰোঁ। ভৱিষ্যত সম্বন্ধে আমি যিবোৰ ভাৱবাণী বাইবেলত পাওঁ সেইবোৰত জিৰচালেমৰ এটা গুৰুত্বপূৰ্ণ স্থান আছে। বাইবেলৰ পৰা দুটামান পদ আমি পাঠ কৰি দিব খুজিছোঁ। প্ৰথমতেই চাওঁ গীতমালা 132 নম্বৰ 13 আৰু 14 পদ। ইয়াত এনেদৰে লিখা আছে, কিয়নো যীহোৱাই চিয়োনক মনোনীত কৰিলে, নিজ বাসস্থানৰ নিমিত্তে তালৈ ইচ্ছা কৰিলে আৰু ক'লে, এইয়ে মোৰ চিৰকালৰ বিশ্ৰামৰ ঠাই, ইয়াতে মই নিবাস কৰিম, কিয়নো মই ইয়ালৈ ইচ্ছা কৰিলোঁ। তাৰ পাছত গীতমালা 78 নম্বৰ 67 আৰু 68 পদ পঢ়ি দিছোঁ। ইয়াত লিখা আছে, এনেকি তেওঁ যোচেফৰ তম্বু অগ্ৰাহ্য কৰিলে, ইফ্ৰইমৰ ফৈদক মনোনীত নকৰিলে, কিন্তু তেওঁ যিহুদাৰ ফৈদক মনোনীত কৰিলে, নিজৰ প্ৰিয় চিয়োন পৰ্বতক মনোনীত কৰিলে। ঈশ্বৰে কৈছে জিৰচালেম তেওঁৰ থকা ঠাই। অৱশ্যে আমি এই কথা ক'বই লাগিব, বৰ্তমান যি অৱস্থাত এই নগৰখন আছে সেই অৱস্থাত নগৰখন আমি ভাল পাব নোৱাৰোঁ, ভাল পাবলৈ টান লাগিব। বৰ্তমান এই নগৰখন আমাৰ বাবে আকৰ্ষণীয় নহয়, কিন্তু এদিন ঈশ্বৰে এই ঠাই অতি অপূৰ্ব সুন্দৰ আকৰ্ষণীয় ঠাই কৰি তুলিব। যদিও আজিও ঈশ্বৰৰ অভিশাপ এই জিৰচালেমৰ ওপৰত আছে, তথাপি ঈশ্বৰে এই নগৰখন বিশেষভাৱে ভাল পায়। এতিয়া আমি 17 নম্বৰ পদটো পঢ়ি দিছোঁ, তুমি আকৌ ঘোষণা কৰি কোৱা, বাহিনীবিলাকৰ যীহোৱাই এই কথা কৈছে, মোৰ নগৰবোৰ পুনৰাই মংগলেৰে উপচি পৰিব, যীহোৱাই চিয়োনক পুনৰাই সান্তনা কৰিব আৰু জিৰচালেমক আকৌ মনোনীত কৰিব। ইয়াত ভৱিষ্যতৰ কথা কোৱা হৈছে। সেই সময়ৰ ইছৰাইলীয় লোকসকলক এই কথা জনাই দিয়া হৈছিল যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে যে মন্দিৰ পুনৰ নিৰ্মাণ আৰু নগৰখনৰ পুনৰ নিৰ্মাণ কৰা কামত যোগ দি তেওঁলোকে আচলতে ঈশ্বৰৰ আঁচনি, ঈশ্বৰৰ পৰিকল্পনা ৰূপায়ণ কৰাতেই অংশ লৈছে। আৰু ঈশ্বৰৰ সেই পৰিকল্পনা কেৱল সেই সময়ৰ কাৰণে নহয়, ভৱিষ্যতলৈকে বিয়পা। প্ৰিয় শ্ৰোতা, প্ৰতিজন লোকেই নিজকে সুধি চোৱা উচিত, আমি বাৰু কিবা কামত লাগি আছোনে? যি কামৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী, অনন্তকাল স্থায়ী। আজি বাৰু আপুনি কি কামত ব্যস্ত আছে? আজি আপুনি যিটো কাম কৰি আছে, 10 বছৰ পাছত সেই কামৰ কিবা মূল্য থাকিবনে নাথাকে বাৰু? 100 বছৰ পাছত, 1,00,000 বছৰৰ পাছত? আমি বাৰু অনন্তকালৰ কথা মনত ৰাখি কাম কৰি আছোনে? আমি আমাৰ দৈনন্দিন জীৱনৰ কাম কাজত ব্যস্ত থাকিব লাগিব, কিন্তু আমি আমাৰ আঁচনি আৰু পৰিকল্পনাবোৰ কৰোঁতে অনন্তকালৰ কথাও মনত ৰখা উচিত। আমি চেষ্টা কৰা উচিত যাতে আমি অনন্তকলীয়া মূল্য থকা কিবা নহয় কিবা এটা কামত ভাগ ল'ব পাৰোঁ। আমাৰ এই জীৱন চুটি, আমি এই পৃথিৱীত বেছিদিন নাথাকোঁ, কিন্তু আমি প্ৰভু যীশুক গ্ৰহণ কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰোঁ, আৰু প্ৰভু যীশুৰ হকে কৰি যোৱা আমাৰ কাম অনন্তকাল স্থায়ী হয়। আপুনি বাৰু সেই কথা মনত ৰাখিছেনে? এতিয়া আমি জখৰীয়া ভাৱবাদীয়ে লেখা আন এটা দৰ্শনৰ কথা পাম, 18 আৰু 19 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। পাছে মই চকু তুলি চাই 4টা শিং দেখিলোঁ। তেতিয়া মোৰ লগত কথা হোৱা দুজনক মই সুধিলোঁ, এইবোৰ কি? তাতে তেওঁ মোক উত্তৰ দিলে, বোলে, যিহুদা, ইছৰাইল আৰু জিৰচালেমক ছিন্ন ভিন্ন কৰা শিং এইবোৰ। এই 4টা শিঙৰ দৰ্শনটো এটা দৰ্শন আৰু 4জন শিল্পকৰৰ দৰ্শনটো আন এটা দৰ্শন বুলি আমি বিবেচনা কৰিম। বহুতো ব্যাখ্যাকাৰে এই দুয়োটা দৰ্শন এটা দৰ্শন বুলি ধৰে। আমি কিন্তু দুয়োটা বেলেগে বেলেগে লৈ ব্যাখ্যা আগবঢ়াম। জখৰীয়া ভাৱবাদীয়ে 4টা শিং দেখিছিল আৰু 4টা শিঙেই জিৰচালেম, যিহুদা আৰু ইছৰাইলক চেদেলি ভেদেলি কৰিছিল। তেওঁলোকৰ উত্তৰৰ ৰাজ্য অৰ্থাৎ ইছৰাইল আৰু দক্ষিণৰ ৰাজ্য যিহুদা, এই দুয়োখন ইছৰাইলীয়া ৰাজ্য, এই 4টা শিঙে চেদেলি ভেদেলি কৰিছিল। বাইবেলৰ ভাৱবাণীবোৰত শিং মানে পৰজাতীয় ৰজা বা শাসনকৰ্তা। এই বিষয়ে আমি দানিয়েল 7:24 এনেদৰে পঢ়িবলৈ পাওঁ, আৰু সেই 10টা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা 10জন ৰজা উৎপন্ন হ'ব, তেওঁবিলাকৰ পাছত আন এজন ৰজা উৎপন্ন হ'ব, তেওঁ আগৰবিলাকতকৈ বেলেগ হ'ব, তেওঁ 3জন ৰজাক নত কৰিব। আকৌ প্ৰকাশিত বাক্য 17:12 আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু তুমি দেখা সেই 10টা শিঙেই 10জন ৰজা, তেওঁলোকে এতিয়া ৰাজ্য নৌ পায়, কিন্তু 1 ঘণ্টাৰ নিমিত্তে পশুৰে সৈতে ৰাজক্ষমতা পাব। এই পদবোৰৰ পৰা আমি এই কথা বুজি পাব পাৰোঁ যে শিঙে পৰজাতীয় ৰজা বা শাসনকৰ্তাক বুজায়। গতিকে ইয়াত জখৰীয়াই যি 4টা শিং দেখা বুলি কৈছে, সেই 4টা শিঙে 4টা পৰজাতীয় বিশ্ব শক্তিক বুজাইছে। সেই 4টা শক্তিনো কি কি বাৰু? ইছৰাইল জাতিক ছিন্ন ভিন্ন কৰি পেলোৱা শক্তিকেইটা হ'ল বাবিল, মাদিয়া পাৰস্য, গ্ৰীক আৰু ৰোমিয়া সাম্ৰাজ্য। কিন্তু বিশেষভাৱে মন কৰিবলগীয়া কথা এইটোৱেই যে ইয়াৰ পাছৰ দৰ্শনত ঈশ্বৰে এই কথাটো পৰিষ্কাৰভাৱে জনাই দিছে যে তেওঁ এই 4টা শিঙৰ বিষয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া আমি পাওঁ 4জন শিল্পকৰৰ দৰ্শনৰ কথা। 20 আৰু 21 নম্বৰ পদ পঢ়ি দিছোঁ। পাছে যীহোৱাই মোক 4জন শিল্পকৰ দেখুৱালে, তাতে মই সুধিলোঁ, ইবিলাকে কি কৰিবলৈ আহিছে? তেওঁ ক'লে, কোনো মানুহে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যীহুদাক ছিন্ন ভিন্ন কৰা শিং এইবোৰ। কিন্তু যি জাতিবোৰে যীহুদা দেশ ছিন্ন ভিন্ন কৰিবলৈ তাৰ অহিতে নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ, সিহঁতৰ শিংবোৰ ভাঙি পেলাবলৈ ইবিলাক আহিছে। তাতে মই সুধিলোঁ, ইবিলাকে কি কৰিবলৈ আহিছে? বা আন ভাষাত ক'বলৈ গ'লে, এই শিল্পকৰ চাৰিজনেনো কি কৰিছে এইবুলি জখৰীয়াই সুধিলে। তেওঁ ক'লে, কোনো মানুহে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যিহুদাক ছিন্ন ভিন্ন কৰা শিং এইবোৰ। কিন্তু যি জাতিবোৰে যিহুদা দেশ ছিন্ন ভিন্ন কৰিবলৈ তাৰ অহিতে নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ, সিহঁতৰ শিংবোৰ ভাঙি পেলাবলৈ ইবিলাক আহিছে। এইটো বাইবেলত আমি পোৱা ভাৱবাণীবোৰৰ মাজত এটা বিশেষভাৱে মন কৰিবলগীয়া ভাৱবাণী। এই শিল্পকৰ চাৰিজননো কোন? এই বিষয়ে নানা ধৰণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। জেৰোম, চিৰিল আৰু কেলভিন নামৰ পণ্ডিতকেইজনে এই শিল্পকৰ কেইজনক ঈশ্বৰৰ অলৌকিক উপায় বুলি ক'ব খোজে। এই কথাটো আমি অৱশ্যে মানি ল'বলৈ টান পাওঁ। শিল্পকৰসকলে আচলতে হাতে কামে কাম কৰি কিবা এটা নিৰ্মাণ কৰে, কিবা এটা গঠন কৰে। এই বিষয়ে ডক্টৰ মেৰিল আঞ্জাৰ নামৰ বিখ্যাত পণ্ডিত এজনে আগবঢ়োৱা ব্যাখ্যাহে আমি গ্ৰহণযোগ্য বুলি ভাবোঁ। যিহেতু সেই চাৰিটা শিঙে ধাৰাবাহিকভাৱে পৃথিৱীত আধিপত্য চলোৱা পৰজাতীয় সাম্ৰাজ্য চাৰিখনক বুজায়, গতিকে এই শিল্পকৰ চাৰিজনেও আচলতে চাৰিটা বিশেষ শক্তিক বুজায়। সেই শক্তিকেইটাক ব্যৱহাৰ কৰি ঈশ্বৰে তেওঁৰ লোকসকলক, অৰ্থাৎ ইছৰাইল জাতিক শত্ৰুতা কৰা সেই জাতিবোৰক ভয় খুৱাইছিল আৰু ক্ৰমাৎ ধ্বংস কৰিছিল। এই বিষয়ে ডক্টৰ আঞ্জাৰে কোৱা কথাখিনি আমি মনত পেলাই ল'ব খুজিছোঁ। তেওঁ লিখিছিল, দানিয়েলে পৰজাতিবোৰৰ কালৰ বিষয়ে কৰা ভাৱবাণীৰ সৈতে সংগতি ৰাখি আমি ক'ব পাৰোঁ যে এই চাৰিটা শিঙৰ তিনিটা শিং ক্ৰমাৎ শিল্পকৰ হ'ল আৰু চতুৰ্থ আৰু শেষ শিংটো প্ৰভু যীশুৱে দ্বিতীয় আগমনৰ সময়ত ধ্বংস কৰিব। গতিকে প্ৰথমটো শিং আছিল বাবিল সাম্ৰাজ্য, আৰু এই বাবিল সাম্ৰাজ্য ধ্বংস কৰিছিল মাদিয়া পাৰ্চিবিলাকে, অৰ্থাৎ দ্বিতীয়টো শিঙে। গতিকে দ্বিতীয়টো শিং অৰ্থাৎ মাদিয়া পাৰ্চিবিলাক হ'ল প্ৰথমজন শিল্পকৰ। দ্বিতীয়টো শিং অৰ্থাৎ মাদিয়া পাৰ্চিবিলাকক পৰাস্ত কৰিছিল তৃতীয়টো শিং অৰ্থাৎ গ্ৰীকবিলাকে, গতিকে গ্ৰীকবিলাক হ'ল দ্বিতীয় শিল্পকৰ। আৰু তৃতীয় শিং অৰ্থাৎ গ্ৰীকবিলাকক পৰাস্ত কৰিলে চতুৰ্থ শিং অৰ্থাৎ ৰোমিয়াবিলাকে, গতিকে ৰোমিয়াবিলাক হ'ল তৃতীয় শিল্পকৰ। এই ৰোমিয়াসকলৰ সাম্ৰাজ্য ধ্বংস কৰিবহি প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ দ্বিতীয় আগমনৰ সময়ত, অৰ্থাৎ তেওঁই হ'ব চতুৰ্থ শিল্পকৰ। আমি ইতিহাস পঢ়িলে দেখোঁ যে ৰোমক কোনো বাহিৰা শক্তিয়ে পৰাস্ত কৰা নাছিল। বাইবেলত কৰা ভাৱবাণী মতে এই ৰোমিয়া সাম্ৰাজ্য আকৌ মূৰ দাঙি উঠিব। এই সাম্ৰাজ্য ভাগি ছিগি গৈছিল কিন্তু পুনৰ গঠিত হ'ব। খ্ৰীষ্টৰ পুনৰ আগমনৰ আগে আগে আৱিৰ্ভাৱ হোৱা খ্ৰীষ্টাৰীয়ে এই সাম্ৰাজ্য আকৌ পুনৰ গঠিত কৰিব। সেই খ্ৰীষ্টাৰী হ'ব এজন একনায়কত্ববাদী শাসক। খ্ৰীষ্টাৰীক দমন কৰিব কোনে? খ্ৰীষ্ট এই পৃথিৱীলৈ যেতিয়া উভতি আহিব তেওঁ খ্ৰীষ্টাৰীক ধ্বংস কৰিব। গতিকে খ্ৰীষ্টই হ'ব সেই চতুৰ্থজন শিল্পকৰ। তেওঁ আহিব মহাক্লেশৰ শেষত। এই কথাটো আমি বিশেষভাৱে মন কৰিব পাৰোঁ যে প্ৰভু যীশু যেতিয়া এই পৃথিৱীলৈ আহিছিল তেওঁ কাঠমিস্ত্ৰীৰ ঘৰত জন্মিছিল। তেওঁক নাচৰতৰ কাঠমিস্ত্ৰী বুলিয়েই জনা গৈছিল। আকৌ তেওঁ যেতিয়া আহিব তেওঁ আহিব কাঠমিস্ত্ৰী বা শিল্পকৰ হিচাপেই, এই পৃথিৱীত শাসন চলোৱা একনায়কত্ববাদী খ্ৰীষ্টাৰীক ধ্বংস কৰি নিজৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তেওঁৰ সেই ৰাজ্যৰ কেন্দ্ৰবিন্দু হ'ব জিৰচালেম। এই দৰ্শনবোৰ অধ্যয়ন কৰোঁতে আমি প্ৰধানকৈ দুটা কথা মনত ৰখা উচিত। ঈশ্বৰে ইছৰাইল জাতিক এৰি দিয়া নাই, আৰু দ্বিতীয়তে যেতিয়া ঈশ্বৰে ইছৰাইল যিহুদা বা জিৰচালেম বুলি কয় তেওঁ সেই সঠিক ভৌগোলিক স্থান বা অঞ্চলকেই বুজায়। অৱশ্যে আজিকালি ঈশ্বৰে মানুহক নিজৰ লোক বুলি বাছি লয় খ্ৰীষ্টত। আমি কোন ঠাইৰ কোন জাতিৰ লোক সেইটো ডাঙৰ কথা নহয়, কিন্তু যদি আমি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁত আশ্ৰয় লওঁ তেনেহ'লে পিতৃ ঈশ্বৰে আমাক সেই প্ৰিয়জনাত অৰ্থাৎ খ্ৰীষ্টত নিজৰ বুলি গ্ৰহণ কৰে। আমি এনেকুৱা এখন নগৰলৈ অপেক্ষা কৰি আছোঁ যিখনৰ নিৰ্মাণকৰ্তা স্বয়ং ঈশ্বৰ, আৰু এইখন এদিন আহিব স্বৰ্গৰ পৰা আমালৈ। এয়ে আমাৰ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ আশা। ঈশ্বৰ বিশ্বাসী, তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবই। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
খুঁজি দুখ।